যোহনের প্রতি প্রকাশিত বাক্য অধ্যায় এক।
অলপতে যি যি ঘটিব লাগে তাক যীশুখ্রিস্টে তেওঁর দাসবিলাকক দেখুৱাবৰ কাৰণে ঈশ্বৰে তেওঁত সমর্পণ করা তেওঁর প্রকাশিত বাক্য এই, ইয়াক তেওঁ নিজ দূতৰ দ্বাৰাই পঠাই নিজ দাস যোহনক জনালে। তেওঁ ঈশ্বৰৰ বাক্য আৰু যীশুখ্রিস্টর সাক্ষ্যৰ বিষয়ে অর্থাৎ যি যি দর্শন পালে সেই সকলোরে বিষয়ে সাক্ষ্য দিলে। যিজনে এই ভাববাণীর বাক্যবোৰ পঢ়ে তেওঁ ধন্য, আৰু যিবিলাকে শুনে আৰু ইয়াত লিখা কথাবোৰ পালন কৰে তেওঁবিলাকো ধন্য, কিয়নো কাল ওচৰ।
যোহন এছিয়াত থকা সাত মণ্ডলীৰ সমকুলে, যিজনে বৰ্তমান, ভূত আৰু ভৱিষ্যৎ, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাতোটা আত্মাৰ পৰা আৰু বিশ্বাসী সাক্ষী অৰ্থাৎ মৃতবিলাকৰ মাজৰ প্ৰথম জাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, যিজনে আমাক প্ৰেম কৰে আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে আৰু আমাক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃ ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে। তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদায় হওক, আমিন। চোৱা, তেওঁ মেঘেৰে আহিছে, আটাই চকুৱে আৰু যিবিলাকে তেওঁক বিনিলে তেওঁবিলাকেও তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো কৈদে তেওঁৰ কাৰণে হিয়াব, আমিন। যিজনে বৰ্তমান, ভৱিষ্যৎ আৰু সৰ্বশক্তিমান, এই প্ৰভু পৰমেশ্বৰে কৈছে,
মই আলফা আৰু ওমেগা,
তোমালোকৰ ভাই আৰু যীশুৰ সম্বন্ধীয় ক্লেশভোগ ৰাজ্য আৰু ধৈৰ্যত তোমালোকৰ সহভাগী মই যোহন। ঈশ্বৰৰ বাক্য আৰু যীশুৰ সাক্ষৰ কাৰণে আত্ম নামেৰে দীপত আছিল, মই প্ৰভুৰ দিনত আত্মাত আছিলো, আৰু তুমি যি দৰ্শন পোৱা
তাক পুথিৰ নুৰাত লিখি ইফিচ, স্পুৰ্ণা, পৰগাম, থুৱাতিৰা, চাৰ্ডি, ফিলাডেলফিয়া আৰু লাইডিকেয়া এই সাত মণ্ডলীলৈ পঠাই দিবা বুলি মোৰ পাছফালে তুৰীৰ মাতৰ দৰে বৰ মাতে কোৱা শুনিলো।
তাতে মোক কথা কোৱা মাত চাবলৈ ঘূৰিলো, ঘূৰিলত সাতোটা সোণৰ দীপাধাৰ আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখিলো। তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা আৰু বুকু সোণৰ টঙালিৰে ভৰা, তেওঁৰ মূৰ আৰু চুলি বগা বগা মেৰ নোমৰ আৰু হিমৰ নিচিনা, তেওঁৰ চকু অগ্নিশিখাৰ তুল্য, তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা, আৰু তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা, আৰু তেওঁৰ সোঁহাতত হাতোটা তৰা আছে, তেওঁৰ মুখৰ পৰা দুধৰীয়া চকা তৰোৱাল এখন ওলায়, আৰু তেওঁৰ বদন নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলো, তাতে তেওঁ নিজৰ সোঁহাত মোৰ গাত দি ক'লে,
ভয় নকৰিবা, মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জনা, মই মৃত হলো আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছো, আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হবলৈ উদ্যত আছে সেই সকলোকে লিখা। মোৰ সোঁহাতত যি সাতোটা তৰা দেখিলা তাৰ আৰু সাতোটা সোণৰ দীপাধাৰাৰ নিগুৰ তত্ত্ব লিখা। সেই সাতোটা তৰাই সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰাই সাত মণ্ডলী।